কাগজত মোৰ কাহিনী প্ৰেমৰে ৰৈ সাগৰতে নাও হৈ আছে
চাবলৈ বাদে কথাবোৰ শুনি যে লগাইছিলি তই লেঠা কৈ যাম মই সকলো কথা কথাকেইটা শুনি তই নেমাৰিবি বেছি মাথা কাহিনী লিখিলি জীৱনত তই প্ৰেমৰ সাগৰত পৰি হৈ আহিনি মোকো ডুবালি কোৱালি ভয় সহজে হৰলে থকা ল'ৰা দৌৰি গছকি পথাৰ নৰা আছিলো মই আহিলি তই বুজালি প্ৰেম কেনেকে হয় সপোনো দেখালি আহি তই বুকুতে ঘৰো সাজিলি ভালকৈ ৰাখিলো ভাবিত ফুল পিছতে ওলালি মৰহা পুল বজালি ঢোল সোমালে হুল সঁচাটো কৰিলি ডাঙৰ ভুল চবকে এৰিলো ধৰিলো তোক পিছতে ওলালি পথাৰৰ যুগ খালি তই তেজ দিলি মোক কষ্ট অলপত বাচিছো হলো হৈ নষ্ট আজি মই অকলে জীৱনৰ ৰাস্তাত উভতি নেচাওঁ যা তই নাস্তাত আকৌ সাজিছ নতুন ঘৰ সোনকালে হ'ব তাৰো জ্বৰ ছোৱালী জাতিটো কৰিছ নষ্ট কাৰণ চেহেৰা তোৰ ডাঙৰ যে
অস্ত্ৰ প্ৰেমৰে ৰৈ সাগৰতে নাও হৈ আছে সেই মাজত
আৰু বহুত কথা আছে শুন প্ৰথম দেখিছিলো তোক মই বেলেগৰে লগতে প্ৰেমৰ জুই লগালি তাৰো যে বুকুতে আহি কথা পাতিছিলি মোৰ ৰেণু লগতে কলি তই মোক দুখৰ কথা ভাবিলো মই সঁচা লাগি গ'ল মোৰ তোৰে লগত প্ৰেমৰে যে নিচা মিছা মিছা সপোন দেখি মই ভাবিলো বহুত কথা প্ৰেম কৰা একেচাতে তই দিলি যে মোক তিতা দিলি কষ্ট নষ্ট মোৰ কৰিলি বহুতো সময় বাচিব নোৱাৰ এতিয়া কিন্তু চলি আছে মোৰ সময় বাচিব নোৱাৰ এতিয়া কিন্তু চলি আছে মোৰ
সময়
তোৰ কাহানিবোৰ চেম থাকে মানুহবোৰহে বেলেগ কাপোৰৰ নিচিনা মানুহকো কৰত তই যে চিলেক এতিয়া কাহিনী লিখি আছ বেলেগৰে লগতে শুই আছ বিচনাতে থৈ হাতাৰ বুকুতে তোৰ কথা ভাবি খং উঠে মোৰ জান এতিয়া চাগে মোৰ নাম বেলেগৰ পৰা শুনৰ এতিয়া নাচি আছো গাই আছো চাই ইউটিউবতে মোৰ নাম শুনা পাবি তই যাও য'তে মই যুঁজি আছো লাগি আছো কৰিবলে নাম বম বুলি ধৰি লমুক জলি কৰিম ধান
মোৰ বুকুত মৰহি থকা কাহিনী খেলি খিবিৰ কাগজ
#Sharad